এয়া আকাশবাণী গুৱাহাটী। দিনৰ 12 বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনলৈ মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ প্ৰকল্প পত্ৰ মুকলি। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছুইচ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ। আৰু গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কাইলৈ অসমলৈ আহিব। মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নিশা যোৰহাটত উপস্থিত হৈছে। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খুৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীয়ে ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী, কমলপুৰত প্ৰচাৰ অভিযানত ভাগ ল'ব। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। এ আই এম আই এম দলৰ সভাপতি আছাছুদ্দিন ৱেইছিয়ে অহা 2 এপ্ৰিলত ৰূপহীঘাট, চামগুৰি, দলগাঁও, ঢিং, লাহৰিঘাট আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব ধুবুৰী, চেঙা আৰু মন্দিয়াত এ আই ইউ ডি এফৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত দলৰ সংকল্প পত্ৰ মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে।
For the year ending 24-25, it is 1.59 lakh rupees. 1.03 has become 1.59 lakh rupees. 54% increase in just 4 years.
এই অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ ছুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাতো নাগৰিকসকল, বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে প্ৰচেষ্টা চলোৱা হয়। এই উদ্দেশ্যে আজি ভোটদানৰ গুৰুত্ব, গণতান্ত্ৰিক অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে সচেতন কৰাৰ প্ৰচেষ্টাৰে জিলা এছ ভি ই ই পি কোষৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত বহুকেইখন মহাবিদ্যালয়ত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ওদালগুৰি নিৰ্বাচনী জিলাৰ অধীনৰ ভেৰগাঁও আৰু টংলা বিধানসভা সমষ্টিটো কালি ছুইপ কাৰ্যসূচীৰ অধীনত ভোটদাতাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষিত আৰু নকৈ ভোটদানৰ অধিকাৰ লাভ কৰা ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে কালি টংলা আৰু খৈৰাবাৰী মহাবিদ্যালয়ত কুইজ আৰু শ্লোগান লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাজ্যৰ 85 বছৰৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000 যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰিটাৰ্ণিং অফিচাৰসকলে অনুমোদন দিয়া মুঠ 19,774 গৰাকী জ্যেষ্ঠ নাগৰিক আৰু 6,638 গৰাকী বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হ'ব। অসমৰ উপৰি কেৰালাম আৰু পুডুচেৰীত 5 এপ্ৰিলৰ পূৰ্বে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভোটগ্ৰহণকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ সময়ত কোনো ভোটদাতা বাসগৃহত উপস্থিত নাথাকিলে দ্বিতীয়বাৰৰ বাবে গৈ ভোটগ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে। কাৰ্বি আংলং জিলাত ভোটদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে চিনাক্ত কৰা দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাসগৃহলৈ গৈ বিষয়াসকলে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 9 এপ্ৰিলত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 79 গৰাকী মহিলা আৰু 663 গৰাকী পুৰুষ প্ৰাৰ্থী। আলগাপুৰ, কাটলিচেৰা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 15 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ৰঙিয়া, জাগিৰোড, হোজাই, নদুৱাৰ, জোনাই, ডুমডুমা, মাহমৰা, টিয়ক আৰু লক্ষীপুৰ এই 9টা সমষ্টিত সৰ্বনিম্ন 2 গৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিৰ 90 গৰাকী, কংগ্ৰেছৰ 99 গৰাকী, আম আদমী পাৰ্টীৰ 18 গৰাকী, CPI-ৰ 2 গৰাকী, অসম গণ পৰিষদৰ 26 গৰাকী, AIUDF-ৰ 30 গৰাকী, UPPL-ৰ 18 গৰাকী, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ 2 গৰাকী, ৰাইজৰ দলৰ 13 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনত 258 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি বাক্সা জিলাৰ শালবাৰী জিলা যুৱ UPPL-ৰ উদ্যোগত এটা নিৰ্বাচনী সমদল উলিওৱা হয়। দলীয় প্ৰাৰ্থী জোংষ্ট্ৰাং ব্ৰহ্মৰ সমৰ্থনত উলিওৱা এই সমদলত দলটোৰ কেইবাশ কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। এই সমদলত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে BTR-ত শান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ UPPL-ৰ জয় নিশ্চিত কৰাটো প্ৰয়োজন বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। তেওঁ লগতে জোংষ্ট্ৰাং ব্ৰহ্মক বিপুল ভোটত জয় কৰিবলৈ ৰাইজক আহান জনায়। প্ৰমোদ বড়োৰ নেতৃত্বত এই যুঁজত UPPL দলে সকলো শ্ৰেণীৰ ৰাইজক একগোট কৰি আগুৱাই নিবলৈ সমৰ্থ হৈছে বুলিও সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে। আনহাতে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ সোণাফুলিত কালি BPF-ৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰি আসন্ন বিধানসভা নিৰ্বাচনত BPF-ৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে।
আমাৰ শালবাৰী ব্লক কমিটিৰ যোনটো ষ্টিয়াৰিং কমিটি, তাত পৰা আমি ব্ৰাঞ্চ VCDC-wise-ত মানে প্ৰাইমাৰী লেভেলত এটা এটাকৈ আমাৰ ইলেকশ্যন কেম্পেইন কাৰ্যালয় বনোৱা হৈছে। এইটো কাৰণে আমাৰ ইয়াতেও মানে ৰূপাপুলি প্ৰাইমাৰী হিচাপে উলুবাৰী কলিহাগুৰি গাঁৱত এখন কাৰ্যালয় বনাইছে আমাৰ BPF দলৰ। তো সেইটোকে মই আহি পেলাই উদ্বোধন কৰিলোঁ। তাৰপিছত আকৌ আমাৰ ইয়াত কমচে কম 25 জন UPPL-ৰ পৰা আৰু BJP-ৰ পৰা, BJP-ৰ এজনে আছে মানে বহুত সক্ৰিয় মানে ৱৰ্কাৰ, তেখেতে জইন কৰিছে, তো খুব ভাল লাগিছে।
গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। গীত কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনবদ্য অৱদান আগবঢ়োৱা মহন্তই 2006 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপাত আগন্তুককে ধৰি 8খন কবিতা পুথি, 9খন অনুবাদ সাহিত্য, মা আমি শদিয়ালৈ যামেই আৰু অন্যান্য শিশু সাহিত্য, কমেও 10খন চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে ৰ'দ জিকিমিকি, মোৰ যে কিমান হেঁপাহ, বুকুত এজাক ধুমুহাকে ধৰি 5খন গীতৰ পুথি ৰচনা কৰিছিল। তেওঁৰ স্মৃতি দিৱস উপলক্ষে আজি গুণমুগ্ধসকলে তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য আৰু সংগীত জগতক এইজনা পুৰুধাই সৃষ্টিশীলতাৰে অনন্য উচ্চতালৈ লৈ গৈছিল বুলি প্ৰকাশ কৰি বৰেণ্য অসমীয়াগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাৱৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ সংকল্প পত্ৰ মুকলি। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে চুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আৰু গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।